وَظَلَّلْنَا عَلَيْكُمُ الْغَمَامَ وَأَنزَلْنَا عَلَيْكُمُ الْمَنَّ وَالسَّلْوَى كُلُوا مِن طَيِّبَاتِ مَا رَزَقْنَاكُمْ وَمَا ظَلَمُونَا وَلَكِنْ كَانُوا أَنفُسَهُمْ يَظْلِمُونَ
أرو أمي تمالكر اوپرت মেঘৰ ছা বিস্তাৰ কৰিছিলু আৰু তোমালোকৰ বাবে অবতীৰ্ণ কৰিছিলু মান্না আৰু সালৱা লগতে কৈছিলু আমি তোমালোকক দান কৰা পবিত্ৰ উত্তম জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা দৰাচলতে সিহঁতে আমাৰ একো অন্যায় কৰিব পৰা নাছিল বৰং সিহঁতে নিজেই নিজৰ প্ৰতিহে অন্যায় কৰিছিল।